Iya, aku Mani. Batui Puhisu, ini Mali Khomai. Itulah perdana batui Hamuhol. Perdana Menteri Narendra Modi adi Kerala Bainar Jilar etah hal itu sibuk berdoa kongkore, aru bumiskolan pemahamita luka kolor kerja mardi nimal kore. Kendiri Bidang Menteri Nirmala Sitharaman mul banking khondor upurat juta aru per abusakata juta dite. Kendiri Khomabai aru Bidang Menteri Amit Shah ikanan utpada naketa bumiuki aru bumiskot muki disihanti doham kore bole apan janaite. বাংলাদেশের উচ্চতম ন্যায়ালয়ের মুখ্য ন্যায়াধীশ আবিদুল হাসানে পদত্যাগ করার সিদ্ধান্ত গ্রহণ করেছে আৰু ভাৰতৰ ঋতিকা হুদা অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ 70 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰীষ্টাইলৰ টিকানৰ পৰা বাহিৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱায়নাড জিলাৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে পৰিদৰ্শন কালত প্ৰধানমন্ত্ৰী ভূমিস্খলন ঘটাত পিতৃ-মাতৃ হেৰুওৱা দুগৰাকী বিদ্যাৰ্থী আৰু আত্মীয়স্বজনক হেৰুওৱা দহগৰাকী লোকক সান্ত্বনা দিয়ে তেওঁ লগতে মেপাদীৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰি একাংশ চিকিৎসাধীন লোকৰ সৈতে কথা পাতে আৰু ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত সুৰমালা আৰু মুণ্ডকাই এলেকা ভ্ৰমণ কৰে তেওঁ সুৰমালাত সেনাই নিৰ্মাণ কৰা বেইলী দলঙো পৰিদৰ্শন কৰে শ্ৰীমোদীয়ে সুৰমালাৰ প্ৰায় 50 মিনিট সময় অতিবাহিত কৰে আৰু সেনাবাহিনী বিশেষ অভিযান গোট আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ কৰ্মীৰ সৈতে মত বিনিময় কৰে ইয়াৰ আগেয়ে পুৱাৰ ভাগত শ্ৰীমোদীয়ে বিমানেৰে পঞ্জিৰিৱত্তম মুণ্ডকাই আৰু আট্টামালাৰ ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন পৰ্যটন পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীয়ে সংগ দিয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিছে নতুন দিল্লীত আজি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰবিআইৰ সঞ্চালক মণ্ডলীৰ সৈতে অনুষ্ঠিত বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী সীতাৰমণে এই কথা প্ৰকাশ কৰে তেওঁ বেংকসমূহক জমা আৰু ঋণ ৰাশিৰ সৈতে জড়িত মূল কাম কাজসমূহত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহান জনায় বৈঠকত অংশগ্ৰহণ কৰি আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে বেংকসমূহ সুদৰ হাৰ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে স্বাধীন জমা ধন আৰু ঋণৰ সুদৰ হাৰ সময়ে সময়ে বিনিয়ন্ত্ৰণ কৰা হয় বুলি আৰবিআইৰ গৱৰ্ণৰগৰাকীয়ে প্ৰকাশ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰে বহু প্ৰতীক্ষিত বেংকিং নিয়ম সংশোধন অনাৰ হকে কাম কৰি আছে ইয়াৰে ভিতৰত সমবায় বেংকিং খণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পুনৰ গঠন সংশোধন অন্যতম বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে নাম মনোনয়নৰ ব্যৱস্থা উপভোক্তা অনুকূল পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে এই পদক্ষেপৰ জৰিয়তে উপভোক্তাসকলে মনোনয়নৰ বিকল্প লাভ কৰাটো সুনিশ্চিত কৰা হ'ব আৰু মনোনীত ব্যক্তিয়ে সহজে যথোচিত অধিকাৰৰ দাবী সাব্যস্ত কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই আইনখনত নিয়ম মানি চলা সন্দৰ্ভত অৱগত কৰোৱাৰ দিন প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শুকুৰবাৰৰ পৰিৱৰ্তে প্ৰতিমাহৰ 15 তাৰিখ আৰু অন্তিমটো দিন ধাৰ্য কৰাৰ ব্যৱস্থা কৰা হৈছে লোকসভাত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু সংশোধনসহ বিত্ত বিধেয়ক গৃহীত হোৱাৰ পাছতে অনুষ্ঠিত এই বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে বৈঠকত উপস্থিত থাকে বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কালি লোকসভাত বেংকিং আইন সংশোধনী বিধেয়ক 2024 উত্থাপন কৰে এই বিধেয়কখনৰ জৰিয়তে 1934 চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন 1995 চনৰ বেংকিং নিয়ন্ত্ৰণ আইন 1955 চনৰ ভাৰতীয় ষ্টেট বেংক আইন 1970 চনৰ বেংকিং কোম্পানী উপক্ৰম অধিগ্ৰহণ আৰু হস্তান্তৰ আইন আৰু 1980 চনৰ বেংকিং কোম্পানী উপক্ৰম অধিগ্ৰহণ আৰু হস্তান্তৰ আইনৰ সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছে কেন্দ্ৰীয় সমবায় আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কুঁহিয়াৰৰ উপৰি ভঙা চাউল অপচয় হোৱা ফল বাঁহ আদিৰ দৰে উৎস ব্যৱহাৰ কৰি ইথানল উৎপাদনৰ ক্ষেত্ৰত বহুমুখী আৰু ভৱিষ্যতমুখী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহান জনায় আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা নেশ্যনেল ফেডাৰেশ্যন অব কোঅপাৰেটিভ চুগাৰ ফেক্টৰী লিমিটেডৰ এখন বৈঠকত ভাষণ দি শ্ৰীশ্বাহে কয় যে ইথানলৰ উৎপাদন এক লাভজনক ব্যৱসায় আৰু আগন্তুক কিছু বছৰত দেশক 1000 কোটি লিটাৰ ইথানলৰ প্ৰয়োজন হ'ব তেওঁ লগতে কয় যে জৈৱ ইন্ধন হিচাপে পেট্ৰলত ইথানলৰ মিশ্ৰণৰ সীমা বৃদ্ধি কৰা হৈছে শ্ৰীশ্বাহে কয় যে চৰকাৰে 2030 চনৰ ভিতৰত পেট্ৰলত 20% ইথানলৰ মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে লগতে ভৱিষ্যতলৈ এই মিশ্ৰণ 26% বৃদ্ধি পাব বুলিও উল্লেখ কৰে ইথানলৰ ৰপ্তানিৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোলকীয় জৈৱ ইন্ধন জোট গঠন কৰা হৈছে বুলি শ্ৰীশ্বাহে জানিবলৈ দিয়ে আৰু ইয়াৰ ফলত কৃষকসকলো উপকৃত হ'ব বুলি তেওঁ জনায় ভৱিষ্যতে ইথানলৰ ৰপ্তানি আৰু উৎপাদনৰ ক্ষমতা বৃদ্ধিৰ বাবে দেশ সাজু হ'ব লাগিব বুলিও গুৰুত্ব সহকাৰে কয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবৰ্ধন শস্যৰ 109টা প্ৰজাতি মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে খেতিয়ক আৰু বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে মুকলি কৰিবলগীয়া 109টা প্ৰজাতিৰ ভিতৰত 34বিধ ব্যাপক এলেকাত ৰোপণ কৰিব পৰা শস্য আৰু 27বিধ উদ্যান শস্য আছে। ব্যাপক এলেকাত ৰোপণ কৰিব পৰা ফচলসমূহৰ ভিতৰত মিলেট, বিভিন্ন খাদ্য শস্য, দানাজাতীয় শস্য, তৈল বীজ, দাইল, কুঁহিয়াৰ, কপাহ, আঁহজাতীয় শস্য আৰু অন্য সম্ভাৱনাপূৰ্ণ শস্য আছে। উদ্যানজাতীয় শস্যসমূহৰ ভিতৰত ফল মূল, শাক পাচলি, ফুল আৰু ঔষধজাতীয় গছ অন্যতম। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কেতবোৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ অৰ্পণ কৰিব। উচ্চতম ন্যায়ালয়ৰ চৌহদত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাছানে এই কথা প্ৰকাশ কৰে। প্ৰতিবাদৰত শিক্ষাৰ্থীসকলে আজিৰ পৰা অবেইদুল হাছান আৰু আপীল ন্যায়ালয়ৰ ন্যায়াধীশসকলক দিনৰ 1 বজাৰ ভিতৰত পদত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিয়াৰ পাছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিদেশ মন্ত্ৰী এছ জয়শংকৰে কৈছে যে মালদ্বীপ তথা অঞ্চলটোৰ জনসাধাৰণৰ উপকাৰৰ অৰ্থে দেশখনৰ সৈতে সম্পৰ্ক গভীৰ কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ। তিনিদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপলৈ যোৱা ডঃ জয়শংকৰে দেশখনৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজুৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছত সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। ডঃ জয়শংকৰে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ হাছান মোমনকো সাক্ষাৎ কৰে। তেওঁলোকে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা, সামুদ্ৰিক সুৰক্ষাৰ যুটীয়া উদ্যম আৰু অঞ্চলটোত শান্তি সুস্থিৰতা বৰ্তাই ৰখাৰ উমৈহতীয়া স্বাৰ্থ সম্পৰ্কে আলোচনা কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে মালদ্বীপৰ অৰ্থনৈতিক উন্নয়ন আৰু ব্যৱসায় মন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মালদ্বীপ মৌদ্ৰিক আৰ্থিক প্ৰাধিকৰণ গৱৰ্ণৰকো দেখা কৰে। পাছত ডঃ জয়শংকৰে ভাৰ্চুৱেল ব্যৱস্থাৰে মালদ্বীপৰ 28টা দ্বীপত পানী যোগান আৰু অনাময় প্ৰকল্প উদ্বোধন কৰে। প্ৰচাৰ ভাৰতী বোৰ্ডৰ অধ্যক্ষ নবনীত কুমাৰ সেহজলে আজি মুম্বাইৰ আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু আকাশবাণী তথা দূৰদৰ্শনৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীসেহজলে বিষয়াসকলক অনুষ্ঠান প্ৰস্তুত কৰাৰ সময়ত শ্ৰোতাসকলৰ ৰুচিৰ কথা বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। দেশৰ চুকে কোণে আকাশবাণী ভাল পোৱা লোক আছে বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে মহিলা, যুৱ প্ৰজন্ম আৰু খেতিয়কসহ বিভিন্ন শ্ৰেণীৰ শ্ৰোতাৰ বাবে অনুষ্ঠান প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। তেওঁ লগতে পৰিৱৰ্তিত জীৱনশৈলী অনুযায়ী একাংশ অনুষ্ঠানৰ পৰ্যালোচনা কৰাৰ পৰামৰ্শ আগবঢ়ায়। উদ্যমশীলতা, দক্ষতা বিকাশ আৰু ষ্টাৰ্টআপ উদ্যমত গুৰুত্ব আৰোপ কৰা অনুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। ভাৰতৰ ঋতিকা হুদা শীৰ্ষ বাছনিপ্ৰাপ্ত কিৰ্গিস্তানৰ মেডেক কিজি আইপেৰীৰ হাতত পৰাজিত হৈ পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ 76 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ পৰা বাহিৰ হৈছে। অদিতি অশোক আৰু দীক্ষা ডাগ্ৰেও গল্ফৰ মহিলাৰ ব্যক্তিগত শিতানত ভাল ফল দেখুৱাত ব্যৰ্থ হৈছে। অদিতি বৰ্তমান 33 সংখ্যক আৰু দীক্ষা 51 সংখ্যক স্থানত আছে আৰু খেলুৱৈ দুগৰাকীৰ অলিম্পিক অভিযানৰ সামৰণি পৰা সম্ভাৱনা প্ৰবল হৈ উঠিছে। ভাৰতে এইবাৰৰ অলিম্পিকত 1টা ৰূপ আৰু 5টা ব্ৰঞ্জকে ধৰি মুঠ 6টা পদক লাভ কৰিছে। অমন চেৰাৱতে কালি পুৰুষৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ব্ৰঞ্জৰ পদকৰ যুঁজতো পুবেৰ্টো ৰিকোৰ ডেৰিয়ান কুজক 13-5 ফলাফলত পৰাভূত কৰি দেশৰ হকে 5ম ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এইবাৰৰ অলিম্পিকত এয়া ভাৰতৰ সামগ্ৰিকভাৱে 6ষ্ঠটো আৰু মল্লযুদ্ধত 3ম পদক। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেটি পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱায়নাড জিলাৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মূল বেংকিং খণ্ডৰ ওপৰত গুৰুত্ব আৰোপৰ আৱশ্যকতাত জোৰ দিছে। কেন্দ্ৰীয় সমবায় আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ইথানল উৎপাদনৰ ক্ষেত্ৰত বহুমুখী আৰু ভৱিষ্যতমুখী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহান জনাইছে। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভাৰতৰ ঋতিকা হুদা অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ 76 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ পৰা বাহিৰ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।